চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
Bye. আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আপোনাৰ ভালনে বাৰু? আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে আজি কিছুদিনৰ পৰা আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় ৰাজাৱলী নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই পুস্তকখনৰ 5 নম্বৰ অধ্যায়টো চাইছিলো। তাত আমি বাৰু কি পঢ়িবলৈ পাইছিলো আপোনাৰ মনত আছেনে? আমি নামান নামৰ লোক এজনৰ বিষয়ে পঢ়িবলৈ পাইছিলো। এই নামান আছিল অৰাম দেশ অৰ্থাৎ ছিৰিয়াৰ প্ৰধান সেনাপতি। তেওঁ আছিল এজন কুষ্ঠ ৰোগী। তেওঁৰ সেই কুষ্ঠ ৰোগ ভাল হৈছিল ইলিছা ভাৱবাদীৰ কথামতে জৰ্দন নদীত 7 বাৰ জুবুৰা মৰাৰ পাছত। সেই অলৌকিক ঘটনাৰ পাছত নামানে ইলিছাক উপহাৰ দিব খুজিছিল, কিন্তু ইলিছাই গ্ৰহণ কৰা নাছিল। ইলিছাৰ গেহজী নামৰ দাস এজন আছিল, তেওঁ ফাঁকি দি নামানৰ পৰা উপহাৰ গ্ৰহণ কৰিছিলগৈ আৰু পাছত ইলিছাৰ ওচৰতো মিছা মাতিছিল। তাৰ শাস্তিস্বৰূপে গেহজী কুষ্ঠ ৰোগৰ দ্বাৰা আক্ৰান্ত হ'ব লগা হৈছিল। এয়াই আছিল 5 নম্বৰ অধ্যায়ৰ ঘটনাখিনিৰ চমু বৰ্ণনা। আজি আমি 6 নম্বৰ অধ্যায়টো চাব খুজিছো। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন, কিন্তু তাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হওক স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতৃ, তুমি সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোতা ঈশ্বৰ, আমাক তুমি ইমানেই প্ৰেম কৰিলা যে আমাক নৰকৰ পৰা উদ্ধাৰ কৰি অনন্ত জীৱন দিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। আজি তেওঁত বিশ্বাস কৰি আমি পাপৰ ক্ষমা লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক শতকোটিবাৰ ধন্যবাদ পিতা। এতিয়া তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰোঁতে তুমিয়েই আমাৰ সহায় হোৱা, তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। এই 6 নম্বৰ অধ্যায়ত আমি ইলিছাৰ যোগেদি সম্পন্ন হোৱা আৰু দুটা অলৌকিক কাৰ্যৰ বিষয়ে পঢ়িবলৈ পাম। ইলিছা এগৰাকী বিশেষভাৱে উল্লেখনীয় ভাৱবাদী আছিল। এলিয়া ভাৱবাদীৰ বিষয়ে আমি ইতিমধ্যে পঢ়ি আহিছো। এলিয়া ভাৱবাদীৰ যোগেদিও ঈশ্বৰে বহুতো আচৰিত আচৰিত কাম কৰিছিল, কিন্তু এলিয়া আৰু ইলিছা দুয়োগৰাকী ভাৱবাদীৰ কাম কাজবোৰৰ মাজত আমি এটা বিশেষ পাৰ্থক্য দেখা পাওঁ। এলিয়া ভাৱবাদীৰ কামবোৰ প্ৰায় ক্ষেত্ৰতেই ৰাজহুৱা ধৰণৰ আছিল, অৰ্থাৎ সকলোৱে দেখাকৈ কৰা ধৰণৰ। আনহাতে ইলিছাৰ কামবোৰ আছিল ব্যক্তিগত পৰ্যায়ত ঘটা ঘটনাৰ লগত বেছিকৈ জড়িত, যেনে ধৰক নামানৰ কুষ্ঠৰোগ সুস্থ কৰা কামটো। এলিয়া ভাৱবাদীৰ কামবোৰ অতি চমকপ্ৰদ আৰু চকুতপ্ৰদ ধৰণৰ আছিল, যেনে ধৰক আকাশৰ পৰা জুই নামি অহা। আনহাতে ইলিছাৰ কামবোৰ নীৰৱে কৰা কাম যেন আছিল। ইলিছা নিশ্চয় অলপ নিলগে নিলগে থকা ধৰণৰ ব্যক্তি আছিল। সমাজৰ আগত নিজকে প্ৰকাশ কৰি হয়তো তেওঁ বেছি ভাল নাপাইছিল। ইয়াত আমি এইটো কথাই ক'ব খুজিছো যে এলিয়া আৰু ইলিছা ভাৱবাদী বেলেগ বেলেগ প্ৰকৃতিৰ লোক আছিল, কিন্তু দুয়োজনেই ঈশ্বৰৰ লোক আছিল। দুয়োজনৰ যোগেৰেই ঈশ্বৰে বহুতো অলৌকিক কাৰ্য সম্পাদন কৰিছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাওঁ, কিন্তু তাৰ আগতে আমি সদায় কৰি অহাৰ নিচিনাকৈ আপোনাক এটা অনুৰোধ জনাব খুজিছো। আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনি কেনে পাইছে সেই বিষয়ে আমালৈ চিঠি লিখি জনাবচোন। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত জনাওক। কিবা জানিবলগীয়া কিবা বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখক। যি কি নহওক, এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম দ্বিতীয় ৰাজাৱলী 6 নম্বৰ অধ্যায়ৰ প্ৰথম পদ। এদিন শিষ্য ভাৱবাদীবিলাকে ইলিছাক ক'লে, চাওক আপুনি দেখাতে আমি এই যি ঠাইত বাস কৰিছো হওক এয়ে আমাৰ নিমিত্তে অতি ঠেক। ইয়াতে আমি ইলিছা ভাৱবাদীৰ জনপ্ৰিয়তাৰ বিষয়ে অনুমান কৰিব পাৰো। ইলিছাৰ বহুতো শিষ্য আছিল। দিনে দিনে শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল আৰু থকা ঠাই কম হৈ গৈছিল। ইলিছাৰ ব্যক্তিত্ব আৰু শিক্ষা দিয়াৰ পাৰদৰ্শিতাই নিশ্চয় তেওঁৰ সেই জনপ্ৰিয়তাৰ মূল কাৰণ আছিল। আচলতে যিকোনো শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এইটো খাটে। কোনে শিকায়, সেই শিকোৱা ব্যক্তিজন কেনেকুৱা, তাৰ ওপৰতেই সেই শিক্ষানুষ্ঠানখনৰ সাফল্য নিৰ্ভৰ কৰে। বিনয় কৰো আমি জৰ্দনলৈ গৈ প্ৰতিজনে তাৰ পৰা এডোখৰ এডোখৰ কাঠ লৈ আমাৰ নিমিত্তে সেই ঠাইতে বসতিৰ ঠাই যুগুত কৰোঁ হওক, তাতে তেওঁ ক'লে যোৱা হওক। অৰ্থাৎ সেই সময়ত ছাত্ৰসকলে নিজেই নিজৰ থকা ঠাই ঠিক ঠাক কৰি লৈছিল। আজিকালি অৱশ্যে আমি তাৰ বিপৰীতটোহে দেখা পাওঁ। আজিকালি ছাত্ৰসকলক সকলো সা সুবিধা কৰ্তৃপক্ষই যোগাৰ কৰি দিব লাগে। অলপ ইফাল সিফাল হলেই ছাত্ৰৰ আন্দোলন আৰু যে কত কি। কিন্তু এই ছাত্ৰসকলে নিজেই নিজৰ থকা ঠাই সাজি ল'বলৈ যাব খুজিছে আৰু ইলিছাই তেওঁলোকক উৎসাহ দিছে। পাছে আৰু এজনে ক'লে, অনুগ্ৰহ কৰি আপোনাৰ দাসবিলাকৰ লগত আপুনিও বলক। তাতে তেওঁ ক'লে, বাৰু মই যাম। ইয়াতে আমি ইলিছাৰ ব্যক্তিত্বৰ এটা আকৰ্ষণীয় দিশ দেখা পাওঁ। এই ছাত্ৰবিলাকৰ মাজত তেওঁ অতি জনপ্ৰিয় আছিল। ছাত্ৰসকলে তেওঁকো লগত যাবলৈ অনুৰোধ কৰিছিল আৰু ইলিছা লগে লগে মান্তি হৈছিল। এই হেতুকে তেওঁবিলাকৰ লগত গ'ল। পাছে জৰ্দনৰ ওচৰ পাই তেওঁবিলাকে কাঠ কাটিবলৈ ধৰিলে। তেওঁলোক কামত লাগি গ'ল, কিন্তু তেনেতে এটা দুৰ্ঘটনা ঘটিল। তেতিয়া এজনে চতীৰ কাঠ কাটোতে কোঠাৰখন হুলকি পানীত পৰিল। তাতে তেওঁ মাত লগাই ক'লে, হায় হায় প্ৰভু, সেয়ে খুজিয়না বস্তু। ইয়াতে আমি এটা বিশেষভাৱে মন কৰিবলগীয়া কথা দেখা পাওঁ। ঈশ্বৰে আমাৰ দৈনন্দিন জীৱনৰ সৰু সুৰা কথাবোৰলৈও মন দিয়ে। ফিলিপিয়া মণ্ডলীলৈ লিখা পত্ৰত পাচনি পৌলে বিশ্বাসীসকলক সকলো বিষয়ৰ বাবে ধন্যবাদ দি প্ৰাৰ্থনা কৰিবলৈ কৈছে। সকলো বিষয় মানে সকলো বিষয়, কোনো বিষয়েই বাদ নপৰে। আমাৰ জীৱনৰ সৰু বৰ সকলো বিষয়ৰ বাবেই আমি প্ৰাৰ্থনা জনাব পাৰোঁ আৰু জনোৱা উচিত। সেই কোঠাৰখন পানীত পৰি যোৱাটো আমাৰ বহুতৰ বাবে হয়তো অতি সাধাৰণ কথা যেন হ'ব পাৰে, কিন্তু সেই দুখীয়া ছাত্ৰজনৰ কাৰণে সেইটো সাধাৰণ কথা নাছিল। তেওঁৰ কাৰণে সেইটো ডাঙৰ লোকচান আছিল। সেই সময়ত লোহাৰ আহিলা পাতি সহজে পোৱা নগৈছিল, গতিকে লোহাৰ কোঠাৰ এখন মূল্যৱান আহিলাস্বৰূপ আছিল। কেৱল সেয়েই নহয়, সেই কোঠাৰখন ছাত্ৰজনৰ নিজৰ নাছিল, তেওঁ বেলেগৰ পৰা খুজি আনিছিল। সেই সময়ত যে লোৰ আহিলা পাতি ইছৰাইলৰ লোকসকলৰ মাজত দুষ্প্ৰাপ্য আছিল, সেই বিষয়ে আমি প্ৰথম চমুৱেল পুস্তকত ইতিমধ্যে পঢ়ি আহিছো। তাত আমি এনেদৰে লিখা পাইছিলো, সেই সময়ত গোটেই ইছৰাইল দেশত কোনো কমাৰ পোৱা নাছিল। প্ৰথম চমুৱেল 13:19। গতিকে সেই দুখীয়া ছাত্ৰজনে বেলেগৰ কোঠাৰ এখন খুজি আনিবলগীয়া হৈছিল। বহুতো লোকে সেই ছাত্ৰজনক অতি অসাৱধান বুলি দোষ দিব খোজে, কিন্তু ইলিছাই সেই ছাত্ৰজনক কোনো দোষ দিয়া নাছিল। নালৰ পৰা কোঠাৰ হুলকি পৰা কথাটো প্ৰায়েই ঘটি থকা কথা আছিল। সেইবাবে আনকি ঈশ্বৰেও এটা নিয়ম বান্ধি দিছিল, কোনোৱে নিজ চুবুৰীয়াৰে সৈতে কাঠ কাটিবৰ নিমিত্তে হাবিলৈ গৈ গছ কাটিবলৈ কোঠাৰ দাঙিলত যদি সেই কোঠাৰ নালৰ পৰা হুলকি চুবুৰীয়াৰ গাত এনেকৈ লাগে যে তাতেই সি মৰে, তেতিয়া সেইজনে সেই তিনিখনৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ জীয়াই সাৰিব পাৰিব। দ্বিতীয় বিৱৰণ 19:5। তদুপৰি কোনো কোনো লোকে সেই ছাত্ৰজনে বেলেগৰ কোঠাৰ খুজি অনাৰ কাৰণে দোষ দিব খোজে, কিন্তু ছাত্ৰজন দুখীয়া আছিল। তেওঁনো কোঠাৰৰ নিচিনা মূল্যৱান সামগ্ৰী এখন নিজৰ পইচাৰে কেনেকৈ কিনিব, নহয় জানো? আমি বৰং সেই মানুহজনকে দোষ দিব পাৰোঁ যিজনে সেই হুলুক ধুলুক কোঠাৰখন সেই ছাত্ৰজনক দিছিল। তেতিয়া ঈশ্বৰৰ লোকে সুধিলে, সেয়ে কোন ঠাইত পৰিল? পাছে তেওঁক সেই ঠাই দেখুৱালত তেওঁ এডোখৰি কাঠ কাটি সেই ঠাইত পেলাই দি লোহা দুখৰ উপঙালে। জৰ্দন নদীৰ পানী অতি ঘোলা, গতিকে ওপৰৰ পৰা চাই কোঠাৰখন দেখা পোৱা নাযায়। সেই ছাত্ৰজনে কিন্তু কোঠাৰ পৰা ঠাইখিনি জানিছিল, কিন্তু বিচাৰি ল'বলৈ সক্ষম হোৱা নাছিল। ইলিছাই সেই ঠাইতে এডোখৰ কাঠ কাটি পেলাই দিলে আৰু লোহাৰ সেই কোঠাৰখন উপঙি উঠিল। এইটো এটা অলৌকিক কাৰ্য। এই কামত কোনো চকু চাট মাৰি ধৰা চমক আমি নেদেখিব পাৰোঁ। অতি সৰল ধৰণৰ কাম, কিন্তু লো এডোখৰ পানীত উপঙি উঠা ঘটনাটো সাধাৰণ ঘটনা নহয়। ই প্ৰকৃতিৰ নিয়মৰ বিপৰীতে ঘটা ঘটনা। লোহাৰে নিৰ্মিত প্ৰকাণ্ড জাহাজ এখন পানীত উপঙিব পাৰে, সেইটো আচৰিত কথা নহয়। কিন্তু লোৰ বেজী এটা হলে পানীত উপঙিব নোৱাৰে, সেই কথা আমি সকলোৱে জানো। লোহাৰে তৈয়াৰী কোঠাৰখন পানীত উপঙাই উঠোৱাটোৱেই এটা অলৌকিক কাৰ্য। জৰ্দনৰ ঘোলা পানীৰ তলত হেৰাই থকা সেই লোহাৰ কুঠাৰখন উদ্ধাৰ কৰা হল। আকৌ নালত লগোৱাত সি ব্যৱহাৰৰ উপযোগী হৈ পৰিল আৰু গৰাকীক সোধাই দিব পৰা হল। এই সৰু অলৌকিক ঘটনাটোৰ মাজত আমাৰ বাবে এটা আত্মিক বাৰ্তা লুকাই আছে। মানুহৰ অৱস্থাও সেই জৰ্দনৰ ঘোলা পানীত হেৰাই থকা কুঠাৰখনৰ নিচিনা, নালৰ পৰা সুলুকি পৰা কুঠাৰখনৰ দৰে মানুহো ঈশ্বৰৰ সহভাগিতাৰ পৰা খহি পৰি ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈ মৃত্যুৰ নদীত ডুব গৈ আছে। গতিকে ঈশ্বৰে এডোখৰ কাঠ কাটিলে, সেই কাঠডোখৰেই হল ক্ৰুছ। তেওঁ সেই কাঠ মৃত্যুৰ নদীত পেলাই দিলে আৰু মানুহৰ উদ্ধাৰৰ পথ প্ৰস্তুত কৰিলে। প্ৰভু যীশুখ্ৰীষ্টই সেই ক্ৰুছত আমাৰ সকলোৰে পাপৰ শাস্তি বহন কৰিলে আৰু আমাক উদ্ধাৰ কৰিবলৈ নিজে মৃত্যুৰ নদীত নামি গল। আৰু আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীওঁ, এই কাৰণে তেওঁ কাঠৰ ওপৰলৈ তেওঁৰ শৰীৰত আমাৰ পাপৰ ভাৰ বৈ নিলে। তেওঁৰ সাঁচৰ দ্বাৰাই তোমালোক সুস্থ হলা। প্ৰথম পিতৰ 2 অধ্যায়ৰ 24 পদ। লোহাৰ কোঠাৰখন নিজে নিজে উপঙিব নোৱাৰে, কিন্তু ইলিছাই সেই কাঠডোখৰ পেলাই দিয়াৰ পাছত কোঠাৰখন উপঙি উঠিল। মানুহেও আজি খ্ৰীষ্টৰ যোগেৰে মৃত্যু আৰু দণ্ডাজ্ঞাৰ নদীত উপঙি উঠিব পাৰে। কোঠাৰখন নালত আকৌ লগোৱাৰ নিচিনাকৈ উদ্ধাৰ পোৱা মানুহৰ জীৱন আকৌ থানথিত লগাব পাৰে ঈশ্বৰে। মানুহে লক্ষ্যভ্ৰষ্টভাৱে জীৱন কটাব আৰু নালাগে। মানুহৰ জীৱন হৈ পৰে অৰ্থপূৰ্ণ, সুনিৰ্দিষ্ট, লক্ষ্যপূৰ্ণ জীৱন। আজি মানুহৰ মাজত চৰম হতাশা কিয় দেখা দিছে জানেনে? কাৰণ মানুহৰ জীৱনৰ কোনো লক্ষ্য নাই, উদ্দেশ্য নাই। সেইবাবে সমাজৰ দৃষ্টিত সফল লোকসকলেও হতাশাত ভোগা আমি দেখো। বহুতো লোকে আত্মহত্যা কৰাও আমি শুনিবলৈ পাওঁ। নদীৰ তলত পৰি থকা কোঠাৰখনৰ কোনো কাম নাই, কিন্তু নালত লগোৱাৰ লগে লগে কোঠাৰখন হৈ পৰে ব্যৱহাৰৰ উপযোগী। একেদৰে প্ৰভু যীশুক গ্ৰহণ কৰাৰ লগে লগে মানুহেও জীৱনৰ অৰ্থ বিচাৰি পায়, জীয়াই থকাৰ প্ৰেৰণা পায়। প্ৰিয় শ্ৰোতা, আপোনাৰ জীৱন বাৰু কেনেকুৱা? আপুনি কি উদ্দেশ্যৰে এই পৃথিৱীত জীয়াই আছে বাৰু? আপোনাৰ জীৱনৰ অৰ্থ কি, লক্ষ্য কি? এইবোৰ প্ৰশ্ন আপুনি বাৰু কেতিয়াবা নিজক কৰি চাইছেনে? আপুনি বাৰু আপোনাৰ জীৱনৰ নিয়ন্ত্ৰণৰ ভাৰ প্ৰভু যীশুক দি প্ৰকৃত জীৱন গ্ৰহণ কৰিছেনে? 7 পদ। তেতিয়া ইলিছাই তেওঁক ক'লে, তাক তুলি লোৱা। তাতে তেওঁ হাত মেলি তাক ল'লে। আজি আপুনি মাত্ৰ বিশ্বাসেৰে হাত মেলি প্ৰভু যীশুৰ যোগেদি আগবঢ়োৱা পৰিত্ৰাণৰ আশীৰ্বাদ গ্ৰহণহে কৰিব লাগে। আপোনাৰ মুক্তিৰ বাবে কৰিবলগীয়া সকলোখিনি প্ৰভু যীশুখ্ৰীষ্টই ইতিমধ্যেই শেষ কৰি থৈছে। আজি আপুনি মাত্ৰ তেওঁক গ্ৰহণহে কৰিব লাগে। ইয়াৰ পাছত আমি আন এটা ঘটনা পঢ়িবলৈ পাওঁ। 8-11 পদলৈকে পঢ়িলে আমি এনেদৰে পাওঁ, কোনো সময়ত অৰামিয়া ৰজাই ইছৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু তেওঁ যেতিয়া নিজ দাসবিলাকে সৈতে আলোচ কৰি কয়, আমুক তামুক ঠাইত মোৰ চাউনি পতা হ'ব, তেতিয়া ঈশ্বৰৰ লোকে ইছৰাইলৰ ৰজালৈ কৈ পঠায় বোলে, সাৱধান, তুমি আমুক তামুক ঠাইলৈ অৱহেলা নকৰিবা, কিয়নো সেই ঠাইলৈকে অৰামিয়াবিলাক নামি আহিছে। তাতে ঈশ্বৰৰ লোকে যি ঠাই দেখুৱাই ইছৰাইলৰ ৰজাক সাৱধান কৰায়, তেওঁ সেই ঠাইলৈ সৈন্য পঠাই নিজকে ৰক্ষা কৰে, কেৱল দুবাৰ এবাৰ নহয়। এই হেতুকে সেই বিষয়ে অৰামিয়া ৰজাই মনত বেজাৰ পাই তেওঁৰ দাসবিলাকক মাতি ক'লে বোলে, আমাৰ মাজৰ কোন মানুহ ইছৰাইলৰ ৰজাৰ ফলিয়া, তাক তোমালোকে মোক নোকোৱানে? অৰামৰ ৰজাই যি পৰিকল্পনা কৰে সকলো ইছৰাইলৰ ৰজাই আগতে গম পায়, কাৰণ ইলিছাই ৰজাক জনাই দিয়ে। তেতিয়া অৰামৰ ৰজাই ভাবিলে যে তেওঁৰ সৈন্যবোৰৰ মাজত ইছৰাইলৰ কোনোবা গুপ্তচৰ আছে। 12 পদ। তাতে তেওঁৰ দাসবিলাকৰ মাজৰ এজনে ক'লে, হে মোৰ প্ৰভু মহাৰাজ, কোনো নাই। আপুনি হোৱা কথালিত যি কয় তাকো ইছৰাইলৰ মাজত থকা ভাৱবাদী ইলিছাই ইছৰাইলৰ ৰজাক জনায়। কিন্তু আচলতে ইলিছাইহে যে ৰজা সকলো কথা আগতে গম পাই যায়, সেই কথা ৰজাক জনোৱা হল। ৰজাই ইলিছাক ধৰি আনি বধ কৰিবলৈ সিদ্ধান্ত কৰিলে। সেই সময়ত ইলিছা দুথানত আছিল। ই জিৰচালেমৰ পৰা প্ৰায় ষাঠি মাইল উত্তৰে অৱস্থিত এখন সৰু ঠাই ৰজাৰ সৈন্য সামন্ত গৈ ইলিছা থকা ঠাই বেৰি ধৰিলে। ৰাতিপুৱাতে পানী নিবলৈ বাহিৰ ওলাই অহা ইলিছাৰ দাস এজনে সৈন্য সামন্তবোৰ দেখি ভয়তে লৰি গৈ ইলিছাক খবৰ দিলেহি। ইলিছাই কি উত্তৰ দিলে চাওক, 16 নম্বৰ পদ। তাতে তেওঁ কলে, ভয় নকৰিবা, কিয়নো সিহঁতৰ সংগীবোৰতকৈ আমাৰ সংগী অধিক। ইলিছাই বিশ্বাস কৰিছিল যে ঈশ্বৰ জিহুৱা তেওঁৰ লগত আছে, গতিকে তেওঁ ভয় কৰিবলগীয়া একো নাই। তেওঁ প্ৰাৰ্থনা কৰিলে, 17 নম্বৰ পদ। তেতিয়া ইলিছাই প্ৰাৰ্থনা কৰি কলে, হে জিহুৱা, বিনয় কৰো, ই যেন দেখিবলৈ পায় এই নিমিত্তে ইয়াৰ চকু মুকলি কৰা। তাতে জিহুৱাই সেই দাসৰ চকু মুকলি কৰিলত সি চাই দেখিলে যে ইলিছাৰ চাৰিওফালে অগ্নিময় ঘোঁৰা আৰু ৰথেৰে পৰ্বত পৰিপূৰ্ণ আছে। সেই দাসে দৈব চকুৰে ঈশ্বৰ জিহুৱাৰ সৈন্য সামন্তবোৰ দেখিবলৈ পালে। কিন্তু ঈশ্বৰে বাৰু তেওঁৰ লোকসমূহক সদায় এনেকুৱা অলৌকিকভাৱে সহায় কৰেনে? এটা কথা আমি বুজি পাওঁ যে ঈশ্বৰে সকলোৰে ক্ষেত্ৰত একেধৰণে কাম নকৰে, কাৰণ ঈশ্বৰৰ নিজৰ আঁচনিমতেহে তেওঁ কাম কৰে। এই দুথানৰ কথা আমি আগতেও এবাৰ উল্লেখ কৰা পাইছিলো। তাত আমি পাইছিলো যোচেফৰ কথা, যোচেফক ককায়েকহঁতে দাস হিচাপে বিক্ৰী কৰি দিয়া কথা। সেই মুহূৰ্তত কিন্তু ঈশ্বৰে অলৌকিকভাৱে যোচেফক উদ্ধাৰ কৰা নাছিল, কিন্তু সেইটোৱেই পিছত সকলোৰে ভাললৈকে হৈছিল বুলি যোচেফে ককায়েকহঁতৰ আগত ক'ব পাৰিছিল। 18-23 নম্বৰ পদ। পাছে সিহঁত তেওঁৰ ওচৰলৈ নামি আহিলত ইলিছাই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি কলে, বিনয় কৰো, এই জাতিক প্ৰহাৰ কৰি ইহঁতৰ চকু অন্ধ কৰা। তাতে তেওঁ ইলিছাৰ বাক্য অনুসাৰে প্ৰহাৰ কৰি সিহঁতৰ চকু বন্ধ কৰিলে। পাছে ইলিছাই সিহঁতক কলে, এয়ে সেইটো বাট নহয় আৰু এয়ে সেই নগৰো নহয়, তোমালোকে মোৰ পাছে পাছে আহা, তোমালোকে যাক বিচাৰিছা মই সেই মানুহৰ ওচৰলৈ তোমালোকক লৈ যাওঁ। এইবুলি তেওঁ সিহঁতক চমৰীয়ালৈ লৈ গ'ল। সিহঁতে চমৰীয়া পোৱাৰ পাছত ইলিছাই কলে, হে জিহুৱা, এই লোকবিলাকে দেখিবৰ নিমিত্তে ইহঁতৰ চকু মুকলি কৰা। তাতে জিহুৱাই সিহঁতৰ চকু মুকলি কৰিলত সিহঁতে দেখিবলৈ পালে আৰু দেখিলে যে সিহঁত চমৰীয়াৰ মাজত আছে। পাছে ইছৰাইলৰ ৰজাই সিহঁতক দেখি ইলিছাক কলে, হে পিতৃ, মই ইহঁতক মাৰিমনে? মাৰিমনে? তাতে ইলিছাই কলে, নামাৰিবা। তুমি যিবিলাকক তৰোৱাল আৰু ধনুৰে বন্দী কৰি আনা, এনে মানুহবিলাকক জানো তুমি মাৰা? সিহঁতৰ আগত পিঠা আৰু পানী দিয়া, সিহঁতে ভোজন পান কৰি সিহঁতৰ প্ৰভুৰ ওচৰলৈ যাওক। তেতিয়া তেওঁ সিহঁতৰ নিমিত্তে বৰ ভোজ যুগুত কৰিলে। পাছে সিহঁতে ভোজন পান কৰি উঠিলত তেওঁ সিহঁতক বিদায় দিলে। তেতিয়া সিহঁত সিহঁতৰ প্ৰভুৰ ওচৰলৈ গ'ল। পাছে অৰামিয়া সৈন্যদল ইছৰাইল দেশলৈ আৰু নাহিল। ইলিছাৰ শক্তি আৰু অনুগ্ৰহপূৰ্ণ ব্যৱহাৰ দেখি অৰামৰ ৰজা নিশ্চয় মুগ্ধ হ'ল আৰু দুনাই ইছৰাইল আক্ৰমণ নকৰিলে। কিন্তু অৰামৰ ৰজা বিন হদদে আকৌ আক্ৰমণ কৰাৰ কথা আমি পাছৰ ঘটনাটোত পঢ়িবলৈ পাওঁ, 24-25 নম্বৰ পদ। পাছে অৰামৰ বিন হদদ ৰজাই নিজৰ সকলো সৈন্য সামন্ত গোটাই লৈ যাত্ৰা কৰি চমৰীয়া অৱৰোধ কৰিলে। তাতে চমৰীয়াত অতিশয় আকাল হ'ল। সিহঁতে এনেকৈ অৱৰোধ কৰিলে যে শেষত এটা গাধৰ মূৰ 80 ৰূপত আৰু কপৌৰ গু 1 কাপ জোখৰ 4 ভাগৰ 1 ভাগ 5 ৰূপত বেচা হ'ল। বিন হদদ ৰজাই চমৰীয়া অৱৰোধ কৰিলে আৰু চমৰীয়াত ভয়ানক আকাল হ'ল। ইয়াৰ পাছৰ পদকেইটাত আমি পঢ়িবলৈ পাওঁ যে সেই আকাল ইমান ভয়ানক হৈছিল যে মানুহে মানুহৰ মাংস খাবলগা হৈছিল। তেতিয়া ইছৰাইলৰ ৰজাৰ অতিপাত খং উঠিল আৰু ইলিছাক বধ কৰিব খুজিলে, 31 নম্বৰ পদ। পাছে তেওঁ কলে, আজি যদি চাফতৰ পুতেক ইলিছাৰ মূৰ নকটাকৈ তাৰ কান্ধৰ ওপৰত থাকে, তেন্তে ঈশ্বৰে মোক অমুক আৰু তাতকৈও অধিক দণ্ড দিয়ক। আকাল হোৱা বাবে ৰজাইনো ইলিছাক কিয় খং কৰিব লাগে, সেই কথা অলপ বুজাত টান। হয়তো ইলিছাই কৰিব পৰা স্বত্তেও একো কৰা নাছিল বুলি ভাবি ৰজাৰ খং উঠিছিল। এই ঘটনাটোৰ বিষয়ে আমি আমাৰ পৰৱৰ্তী অনুষ্ঠানত আলোচনা কৰিম। প্ৰিয় শ্ৰোতা, ইলিছাৰ সেই দাসজনে ঈশ্বৰ জিহুৱাৰ সৈন্য সামন্তবোৰ দেখিবলৈ পাইছিল, কাৰণ ঈশ্বৰে তেওঁৰ দৈব চকু মুকলি কৰিছিল। প্ৰভু যীশুক বিশ্বাস কৰি গ্ৰহণ কৰি আমি যেতিয়া ঈশ্বৰৰ সন্তানৰূপে আম্মিকভাৱে নতুন জন্ম গ্ৰহণ কৰোঁ, আমিও আম্মিক দিশৰ টান টান কথাবোৰ বুজি পাব পৰা হওঁ। জগতৰ জ্ঞানে ঢুকি নোপোৱা শাস্ত্ৰৰ নিগৃঢ় তত্ববোৰ আমাক পৰিষ্কাৰভাৱে বুজাই দিয়ে আমাৰ মহান পিতৃ ঈশ্বৰে। আমি কেৱল তেওঁতেই ভৰসা কৰিবলৈহে শিকিব লাগে। প্ৰভু যীশুক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰি আপুনি বাৰু সেই আত্মিক জীৱন, সেই আত্মিক আশীৰ্বাদ উপভোগ কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পাপৰ গধুৰ বুজাব তেওঁ কান্ধ দিলো, কুশৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলো। আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধ দিলো, কুশৰ ওপৰত প্ৰাণৰ পিলে আমার জীবন দিবলো। তেওঁর মহান ত্যাগর বাণী, তেওঁর মহান ত্যাগর বাণী, ভাল পাও মই অবাকে খোনাই, ভাল পাও মই অবাকে খোনাই। তৃতীয় দিনা পুনৰ উঠি মৃত্যুক জয় কৰিলে, তৃতীয় দিনা পুনৰ উঠি মৃত্যুক জয় কৰিলে, পুখৰীৰে সৰগলৈ গৈ, পুখৰীৰে সৰগলৈ গৈ আজি